Iya, akah bani. Batri khuite moi Pranita Devi. Etiar pradhan batri khomu hol. বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45ৰ পৰা কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে ৰাজ্যখনৰ 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোকো গোপে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। এই ভ্ৰমণকালত দলটোৱে জাৰ্মানীৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্ব, নীতি প্ৰণেতা আৰু চিন্তাবিদসকলৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় আৰু নীতিগত স্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ভাৰত জাৰ্মানীৰ কৌশলগত সম্পৰ্কৰ শক্তিশালীকৰণতো গুৰুত্ব আৰোপ কৰে। প্ৰতিনিধি দলটোৱে বাৰ্লিনত দেশখনৰ চৰকাৰ আৰু সংসদৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি আৰু সীমান্তৰে হোৱা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা কৌশলৰ বিষয়ে অৱগত কৰে। প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ বিষয়েও অৱগত কৰায়। প্ৰতিনিধি দলটোৱে বিদেশ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সক্ৰিয় জাৰ্মান সংসদৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে আগশাৰীৰ চিন্তাবিদ কনৰাড এডেনায়াৰ ষ্টিফটাঙৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে দেশখনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অজিত গুপ্তাই আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত দেশখনৰ চিন্তাবিদ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাকালত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰত পাৰমাণৱিক ভাবুকিক গুৰুত্ব দিয়া উচিত নহয় বুলিও মন্তব্য কৰে। এই আলোচনাত অংশগ্ৰহণ কৰা জাৰ্মানীৰ বিশিষ্ট ব্যক্তিসকলে ভাৰতৰ স্থিতিক সমৰ্থন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আন্তঃৰাষ্ট্ৰীয় সমুদায়ে ঐক্যবদ্ধভাৱে চলোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰে। তেওঁলোকে লগতে উভয় দেশৰ কৌশলগত অংশীদাৰিত্বক দৃঢ় কৰাৰ অংশ হিচাপে প্ৰতিৰক্ষা নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত ভাৰত আৰু জাৰ্মানীৰ সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰতিনিধি দলটোৱে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হয়। ৰবিশংকৰ প্ৰসাদে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰৱাসী ভাৰতীয়সকলে দেশৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ প্ৰশংসা কৰে। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ মাজত বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কৰ আদৰণি জনায় আৰু ভাৰত ব্ৰিটেইন সৰ্বাত্মক সহযোগিতা গভীৰ হোৱাৰ বিষয়লৈ সন্তুষ্টি প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, প্ৰযুক্তি উদ্ভাৱন আৰু নিকা শক্তিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়লৈ মত বিনিময় কৰে। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু সীমান্তৰে চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে নিৰ্ণায়ক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক'বলৈ লৈছে বুলি অভিযোগ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই কালি এখন দৈনিক বাতৰি কাকতৰ বাবে ৰাহুল গান্ধীয়ে লিখা এটা নিবন্ধৰ প্ৰসংগৰে মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে মিছা কোৱা বুলি অভিযোগ কৰে। শ্ৰীনাড্ডাই নিৰ্বাচনত পৰাজয়ৰ পাছত আত্মমন্থনৰ পৰিৱৰ্তে বিচিত্ৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰে। কোনো ধৰণৰ প্ৰমাণ অবিহনে শ্ৰীগান্ধীয়ে বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিচ্ছবি ম্লান কৰাৰ চেষ্টা চলোৱা বুলিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী অভিযোগ উত্থাপন কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ নিবন্ধত যোৱা বছৰ অনুষ্ঠিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ব্যাপক জালিয়াতি হোৱা বুলি উল্লেখ কৰিছিল। উত্তৰ ৰেলৱে কাট্ৰা আৰু শ্ৰীনগৰৰ মাজত বন্দে ভাৰত ৰেলগাড়ীৰ বাণিজ্যিক সেৱা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কাট্ৰাৰ পৰা পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰা এই বন্দে ভাৰত ৰেলগাড়ীয়ে কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰেলেৰে সংযোগ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত কালি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পালে। এইবাৰ বানত ৰাজ্যখনৰ 1,000ৰো অধিক গাঁও আৰু প্ৰায় 1,250 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে প্লাবিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 37,000তকৈ অধিক লোকে 33টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈ আছে। ৰাজ্যৰ অধিকাংশ জিলাত বৰষুণ কম হোৱাত ঘাই ঘাই নৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ ঠাই বিশেষে মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45ৰ পৰা কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে ৰাজ্যখনৰ 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকচিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্ত সচিব এন অশোক কুমাৰে কৈছে যে জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমাজ বিৰোধী শক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি ঘৃণা বিয়পোৱা ফটো, মন্তব্য তথা ভিডিঅ' বাৰ্তাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে বুলি আশংকা কৰি এই সিদ্ধান্ত লোৱা হৈছে। কোনো লোকে এই নিৰ্দেশ ভংগ কৰিলে আইনী ব্যৱস্থাৰ মুখামুখি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা নিশা আৰামবাই টেংগুল নামৰ এজন মেইটেই নেতাক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এই নিৰ্দেশ জাৰি কৰা হয়। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা 11 বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভত বিশেষ প্ৰতিবেদন প্ৰচাৰ কৰিবলৈ লৈছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে আজি শুনক মধ্যবিত্ত শ্ৰেণীক সবল কৰি তোলা বিভিন্ন বিত্তীয় সংস্কাৰ সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
বিগত এটা দশক ধৰি মধ্যবিত্ত শ্ৰেণী দেশৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁলোকৰ আশা আকাংক্ষাসমূহৰ প্ৰতি অকল গুৰুত্ব আৰোপ কৰাই নহয় বৰং নিৰ্ণায়ক ব্যৱস্থাৰে সন্মানিতও কৰা হৈছে। কৰ সংস্কাৰ আৰু সকাহ, সামাজিক নিৰাপত্তা আৰু দক্ষতাৰ বিকাশ মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ স্তম্ভৰূপে পৰিগণিত হৈছে। শেহতীয়া কেন্দ্ৰীয় বাজেটত নতুন কৰ ব্যৱস্থাৰ অধীনত 12 লাখ টকা পৰ্যন্ত আয়ক কৰমুক্ত কৰা হৈছে। একীকৃত পেঞ্চন আঁচনিৰ জৰিয়তে 25 বছৰ চাকৰি কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে গড় মূল বেতনৰ 50% পেঞ্চন হিচাপে নিশ্চিত কৰা হৈছে। একেদৰে বিগত এটা দশকৰো অধিক সময় ধৰি গড় মুদ্ৰাস্ফীতিৰ হাৰ 5% ৰখা হৈছে। দক্ষতা বিকাশৰ বাবেও সমানে প্ৰচেষ্টা চলোৱা হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত 1,63,00,000ৰো অধিক যুৱক যুৱতীক উদ্যোগ সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানবিচী প্ৰসাৰ আঁচনিৰ অধীনত 2016 চনৰে পৰা 40,00,000ৰো অধিক শিক্ষানবিচৰ সংস্থাপন সুগম কৰি তোলা হৈছে। দেশত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সংখ্যাও 2014 চনৰ 9,900ৰ পৰা 2024 চনত 14,600লৈ বৃদ্ধি পাইছে। এই প্ৰচেষ্টাসমূহে প্ৰকৃত অৰ্থত মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণ সুনিশ্চিত কৰিছে আৰু চৰকাৰৰ নাগৰিকৰ বক্তব্য শুনা, ব্যৱস্থাৰ সৰলীকৰণ আৰু প্ৰতিশ্ৰুতি পূৰণৰ দৃষ্টিভংগী স্পষ্ট কৰিছে।
ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ৰোমাঞ্চকৰ ফাইনেলত যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ককো গফে বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ বেলাৰুছৰ আৰিয়ানা ছাবালেংকাক 6-7, 6-2, 6-4 ছেটত পৰাস্ত কৰি প্ৰথমটো ৰোনাল্ড গিয়াৰো খিতাপ আৰু দ্বিতীয়টো গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জন কৰে। এই জয়ৰ সুবাদত 21 বছৰীয়া গফে 2015 চনত ছেৰেনা উইলিয়ামছৰ পাছত ফ্ৰেন্স অপেন টেনিছৰ মহিলা ছিংগলছৰ খিতাপ দখল কৰা আমেৰিকাৰ প্ৰথমগৰাকী মহিলা আৰু 2002 চনত উইলিয়ামছৰ পিছত এনে কৃতিত্ব অৰ্জন কৰা আমেৰিকাৰ আটাইতকৈ কম বয়সৰ খেলুৱৈৰূপে পৰিগণিত হয়। পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক চিনাৰ যোৱাবাৰৰ চেম্পিয়ন কাৰ্লছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চিনাৰে ছেমিফাইনেলত পূৰ্বৰ চেম্পিয়ন নোভাক জকভিচক 6-4, 7-5, 7-6 ছেটত পৰাস্ত কৰে। আনহাতে আলকাৰাজে প্ৰতিদ্বন্দ্বী লৰেঞ্চ মুছেটিৰ আঘাতৰ বাবে ছেমিফাইনেল নেখেলাকৈ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে মহিলাৰ ডাবলছৰ ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানৰ ইটালীৰ ছাৰা ইৰাণী আৰু জেছমিন পাওলিনী কাজাকস্তানৰ আন্না ডেনেলিনা আৰু ছাৰ্বিয়াৰ আলেকজেণ্ড্ৰা ক্ৰুনিকৰ সন্মুখীন হ'ব। ভাৰতীয় খেলুৱৈসকলে টাইৱানৰ চিৰাজ চহৰত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই 6টাকৈ সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। পূজাই কালি মহিলাৰ 15 মিটাৰ দৌৰত দেশৰ হকে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আব্দুল্লা আবু বাকেৰে পুৰুষৰ ট্ৰিপল জাম্পত 16.21 মিটাৰ দূৰত্বলৈ জঁপিয়াই সোণৰ পদক হস্তগত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45ৰ পৰা কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে ৰাজ্যখনৰ 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ককো গফে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।